বৰ্তা,
নীলোৎপলৰ কথা পাতিলি?
আজি মানে কি হল বৰ্তা, গোটেই দিনটো ডিগবৈত ফচি আছো কামত, এতিয়া আহি পাইছো, মই এতিয়া ফোন কৰিম তালে।
ঠিক আছে, এই ডিগবৈ ডিগবৈ কাৰ্ডখন ওলাব নোৱাৰিলি?
ডিগবৈত আপোনাৰ দেওবাৰ দিনাখন মানুহে নাথাকে।
হব দে, নেক্সট টাইম বাই।
মই এইকেইদিন তাত কাম চলি আছে ডিগবৈত,
ক্লাবত যাই পেলাই কবি মোৰ কাৰ্ডখন, এখন ডুপ্লিকেট কাৰ্ড ওলাই দিবৰ কাৰণে মই যাম।
আপুনি এইফালে এদিন প্লেন কৰি আহক না, ডাইৰেক্ট গুলি
মই আগে কাৰ্ড যদি উলিয়াব পাৰ মোৰ মেম্বাৰশ্বিপ কাৰ্ড, তেতিয়া মই যাম, নহলে নাযাওঁ।
এটা কাম কৰি আপোনাক মই ফোন নাম্বাৰ উলিয়াই দিওঁ নি ডিগবৈত?
নালাগে, মই কাগৰ লগত ফোন নকৰো, তোক দিছো কামটো, তই ডিগবৈত থাক, তই হেৰিত থাক, তই মোৰ কাৰ্ড ওলাই অভিনৱ বৰঠাকুৰৰ নামৰ কাৰ্ডখন ডুপ্লিকেট এখন উলিয়াই দিবি, তেতিয়া যেতিয়া মই যাম মই কাৰ্ড দেখাই সোমাম তাতে।
ঠিক আছে,
হ'ব, দিয়া হ'ব, দিয়া ত